ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা।
আজিৰ এই পবিত্ৰ ক্ষণতে উজ্বলি উঠা
প্ৰভু যীশুৱে কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। যীশুৱে এইদৰে সদায়ে দুখ যাতনা আৰু কষ্টৰ গধুৰ ভাৰত ককবকাই থকা লোকসকলক শান্তি আৰু জিৰণি দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁৰ ওচৰলৈ মাতি আছে। কেতিয়াও মিছা নোকোৱা এই ঈশ্বৰে আজিও এইদৰে দুবাহু মেলি বাট চাই ৰৈ আছে। যিকোনো লোকেই তেওঁৰ ওচৰলৈ আহি জীৱনৰ শান্তি আৰু জিৰণি লাভ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, এই নিমন্ত্ৰণক আপুনি গ্ৰহণ কৰি তেওঁক নিজকে সমৰ্পণ কৰিব পাৰিব। তেওঁৰ এই নিমন্ত্ৰণ আৰু প্ৰতিজ্ঞাসমূহত নিৰ্ভৰ কৰি এটা নতুন জীৱনৰ পথত অগ্ৰসৰ হবলৈ আহক আজিৰ এই বাইবেল শিক্ষা শুনো।
আমাৰ উদ্ধাৰকৰ্তা প্ৰিয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এতিয়া আমি পুনৰ ঈশ্বৰৰ বচন আলোচনা কৰিবলৈ আগবাঢ়িছো ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে। আশা কৰিছো আগৰ দৰে আজিও আপোনালোকে আমাৰ লগত সহযোগ কৰিব আৰু এই আলোচনাৰ যোগেদি আত্মিক আহাৰ গ্ৰহণ কৰিব। আজি আমি ইয়ুবৰ পুস্তকৰ 33 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা শেষৰ পদলৈকে আলোচনা কৰিম। কিন্তু তাৰ আগতে প্ৰিয় শ্ৰোতা, সদায় কৰি অহাৰ দৰে আজিও এটা অনুৰোধ কৰিব খুজিছো, এই অনুষ্ঠান শুনি আপোনালোকে কেনে পাইছে, আপোনালোকৰ যদি কিবা জনাবলগীয়া মতামত দিহা পৰামৰ্শ আদি আছে অনুগ্ৰহ কৰি আমালৈ আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। এতিয়া আহক আমি প্ৰাৰ্থনাৰে আলোচনালৈ আগবাঢ়োঁহক। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ সৰগ নিবাসী মৰমীয়াল পিতৃ পবিত্ৰ প্ৰভু যীশু, আমি আপোনাৰ মহান নামৰ ধন্যবাদ আৰু প্ৰশংসা কৰোঁ, কাৰণ আপোনাৰ দৃষ্টিত আমি কেনেকুৱা হোৱা উচিত সেই কথা আমি ইয়ুবৰ জীৱনৰ যোগেদি জানিব পাৰিছোঁ। আমি স্বীকাৰ কৰোঁ যে আমাৰ মনত ইয়ুবৰ দৰে গৰ্ব আৰু অহংকাৰ লুকাই আছে। এই স্বভাৱৰ পৰা আমি নিজে মুক্ত হ'ব নোৱাৰোঁ। সেয়েহে আমি প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, এই অনাতাঁৰ অনুষ্ঠানৰ যোগেদি আপুনি আমাক নম্ৰ হ'বলৈ শিকাওক। লগতে প্ৰাৰ্থনা কৰিছোঁ এই অনুষ্ঠানে যেন আমাৰ শ্ৰোতাসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰিব পাৰে, আপুনি এনে আশীৰ্বাদ কৰক। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত আপোনাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়ক। প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ, আমেন। প্ৰিয় শ্ৰোতা, আজি আমি ইয়ুবৰ পুস্তকৰ 33 নম্বৰ অধ্যায়ৰ আলোচনা কৰিম। এয়া হ'ল ইলিহুৰ প্ৰথম বক্তৃতাৰ শেষ অংশ। এই বিষয়ে আমি 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়িছো, শুনিবচোন। যি হওক, হে ইয়ুব, মিনতি কৰোঁ, মোৰ কথা শুনা আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা। চোৱা, মই এতিয়া মুখ মেলিলোঁ, মোৰ মুখত থকা জীৱাই কথা কৈছে। মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব, মোৰ ওঠে যি জানে তাক অকপটভাৱে ক'ব। ঈশ্বৰৰ আত্মাইহে মোক নিৰ্মাণ কৰিলে আৰু সৰ্বশক্তিমানজনাৰ নিশ্বাসে মোক জীৱন দিছে। প্ৰিয় শ্ৰোতাক, এয়া ইলিহুৱে কেইটামান বিষয়ৰ ওপৰত মহান সত্য কথা ক'বলৈ লৈছে। তাৰে এটা হ'ল ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা। এই বিষয়ে ইলিহুৱে ঈশ্বৰৰ আত্মাৰ দ্বাৰা ইয়ুবক ক'বলৈ লৈছে, কাৰণ বন্ধু তিনিজনে ইয়ুবক সঠিক উত্তৰ দিবলৈ নোৱাৰিলে। সেইকাৰণে ঈশ্বৰৰ আত্মাৰ দ্বাৰা ইলিহুৱে ক'বলৈ লৈছে। পাচনি পিতৰে তেওঁৰ প্ৰথম পত্ৰত এইদৰে লিখিছে, কোনোৱে যদি কথা কয় তেওঁ ঈশ্বৰৰ বচনসমূহৰ দৰে কওক। এই কথাটো একেবাৰে সঁচা। ঈশ্বৰৰ পৰিচাৰক এজনে যদি ঈশ্বৰৰ কথা কয় তেন্তে তেওঁ নিজৰ কথা নকওক। এই কথা শুনি আপুনি হয়তো আমাক বৰ আকুৰগোজ আৰু ময়মতালি স্বভাৱৰ বুলি ভাবিব পাৰে। আপুনি হয়তো ক'ব পাৰে, আমি বেলেগ বেলেগ দৃষ্টিকোণৰ পৰাও বাইবেলখন চাব পাৰোঁ। আপুনি হয়তো তেনেকৈ ভাবিব পাৰে, কিন্তু যিবোৰ বিষয়ত বাইবেল স্পষ্ট সেইবোৰত আমি আকুৰগোজ হ'বই লাগিব, তাক আমি লৰচৰ কৰিব নোৱাৰোঁ। যেনে যীশুখ্ৰীষ্টৰ অতুলনীয়তা আৰু ঈশ্বৰত্ব, এই বিষয় দুটাত আমি কেনেকৈ আপোচ কৰিব পাৰিম? তেওঁ ঈশ্বৰৰ পুত্ৰ, যীশু কুমাৰীৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল। তেওঁ অলৌকিক কাৰ্য সম্পাদন কৰিছিল। আনৰ পাপৰ কাৰণে তেওঁ মৃত্যুবৰণ কৰিছিল। তেওঁ শাৰীৰিকভাৱে মৈদামৰ পৰা পুনৰ জি উঠিছিল। তেওঁ স্বৰ্গলৈ উত্তোলিত হৈছিল আৰু আজি তেওঁ ঈশ্বৰৰ সোঁহাতে বহি আছে। তেওঁ আজিও জীৱন্ত খ্ৰীষ্ট। এদিনাখন তেওঁ আকৌ উভতি আহিব আৰু ঈশ্বৰে তেওঁৰ অনুগ্ৰহৰ দ্বাৰাহে আমাক ৰক্ষা কৰিব পাৰে। এইবিলাক ক্ষেত্ৰত আমাৰ কোনো দ্বিমত থাকিব নালাগিব, আৰু যদিহে থাকে তেন্তে সেয়া আপোনাৰ সময়ৰ অপচয়ৰ বাহিৰে আন একো নহয়। আৰু সেইকাৰণে পিতৰে কৈছে, কোনোৱে যদি কথা কয় তেওঁ ঈশ্বৰৰ বচনসমূহৰ দৰে কওক। অৱশ্যে ব্যাখ্যা কৰোঁতে বা বুজাই দিওঁতে আমি আন আন উদাহৰণ দিব পাৰোঁ, কিন্তু বাইবেলৰ পদৰ উদ্ধৃতি দিওঁতে আমি নিজৰ কথা লগাই কথা ক'ব নালাগিব, আৰু যদি কওঁ তেন্তে সেই কথাৰ কোনো শক্তি নাথাকিব। সেয়া মূল্যহীন আৰু ফলহীন কথাহে হ'ব। এইবাৰ আমি 5 আৰু 6 নম্বৰ পদ পঢ়ি দিছো, তুমি যদি পাৰা তেন্তে মোক উত্তৰ দিয়া, মোৰ আগত কথা কোৱা, উঠি থিয় হোৱা, চোৱা ঈশ্বৰৰ দৃষ্টিত ময়ো তোমাৰ নিচিনা, ময়ো মূৰ্তিকাৰে নিৰ্মিত হৈছো। প্ৰিয় শ্ৰোতা, ইয়োবে এনেকুৱা এজন মানুহ বিচাৰি আছিল যিজনে তেওঁক ঈশ্বৰৰ আগত উপস্থিত কৰাব পাৰে। আনহাতে ইলিহু হ'ল এনে এজন ডেকা মানুহ যিজনে ইয়োবৰ কাৰণে এই কাম কৰিবলৈ সাজু হৈ আছে। তেওঁ কৈছে, তোমাৰ দৰে ময়ো এজন মাটিৰে নিৰ্মিত সাধাৰণ মানুহ। তথাপিতো তেওঁ ইয়োব আৰু ঈশ্বৰৰ মাজত মধ্যস্থতাকাৰী হ'বলৈ সাজু হৈছে। আচলতে তেওঁৰ দ্বাৰা প্ৰভু যীশুখ্ৰীষ্ট যে মানুহ আৰু ঈশ্বৰৰ মাজত মধ্যস্থতাকাৰীৰূপে অৱতাৰ হ'ব, সেই কথাটোহে প্ৰকাশ কৰা হৈছে। ঈশ্বৰৰ মধ্যস্থতাকাৰী হ'বলৈ তেওঁ ঈশ্বৰ হ'ব লাগিব আৰু মানুহৰ কাৰণে মধ্যস্থতাকাৰী হ'বলৈ তেওঁ মানুহ হ'ব লাগিব। আৰু একমাত্ৰ যীশুখ্ৰীষ্ট এনেকুৱা এজন ব্যক্তি যি ঈশ্বৰ হৈও মানুহ হৈছিল। 7 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়িছো, চোৱা মোৰ ভয়ানকতাই তোমাক ভয় নলগাব আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহ'ব। বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা ক'লা, তুমি কথা কোৱা মই শুনিলোঁ। তুমি ক'লা, মই সুচী, মই নিৰপৰাধী, মই নিষ্কলংক, মোত কোনো দোষ নাই। প্ৰিয় শ্ৰোতা, ইলিহুৱে আগৰ কথা বতৰাবিলাক শুনি আছিল আৰু জানিছিল যে ইয়োবে বন্ধুসকলৰ কথা বতৰাত আঘাত পাইছে আৰু সেইকাৰণে তেওঁ প্ৰতিবাদ কৰিছিল আৰু তেওঁৰ শাস্তিৰ বাবে ঈশ্বৰকে আঘাত কৰিছিল। গতিকে ইলিহুৱে ইয়োবক কৈছিল যে তেওঁক ভয় কৰিব নালাগে। 10 পদৰ পৰা 12 পদলৈকে পঢ়িছো, চোৱা তেওঁ মোৰ অহিতে ছিদ্ৰ বিচাৰে, তেওঁ মোক শত্ৰু যেন জ্ঞান কৰে। তেওঁ মোৰ ভৰি কুণ্ডাত বন্ধ কৰিছে, তেওঁ মোৰ সকলো পথত চকু দিয়ে। চোৱা মই তোমাক উত্তৰ দিওঁ, এই বিষয়ত তোমাৰ কথা ন্যায় নহয়, কিয়নো মনুষ্যতকৈ ঈশ্বৰ মহান। ইয়াত ইলিহুৱে কৈছে যে মানুহতকৈ ঈশ্বৰ মহান। এই উক্তিটো আমাৰ কাৰণে সাধাৰণ যেন লাগে যদিও ই কিন্তু অতি গুৰুত্বপূৰ্ণ কথা। কিন্তু আমি মানুহবিলাকে বহু সময়ত ঈশ্বৰৰ স্থান লোৱা দেখা যায়। আনকি কিছুমান খ্ৰীষ্টীয় বিশ্বাসী লোকেও বিশেষ ঘটনাবিলাকৰ আঁৰত থকা কাৰণবিলাক ক'বলৈ চেষ্টা কৰা দেখা যায়, যেন ঈশ্বৰৰ লগত তেওঁলোকৰ ব্যক্তিগত যোগাযোগহে আছে। কিন্তু এনেকুৱা বহুতো কথা আছে যিবিলাক ঈশ্বৰৰ বাহিৰে কোনো মানুহে জানিব নোৱাৰে। 13 নম্বৰ পদ পঢ়ি দিছো, তুমি তেওঁৰ সৈতে কিয় বিবাদ কৰিছা, কিয়নো তেওঁ নিজৰ কাৰ্যবোৰৰ এটিৰো যুক্তি নেদেখুৱায়। ইলিহুৱে ইয়োবক জানিবলৈ দিছে যে ঈশ্বৰে তেওঁৰ কোনো কামৰ যুক্তি নিদিয়ে, নাইবা তেওঁ কোনো মানুহৰ দুখ বা মতামতৰ বাবে দায়ী নহয়। ঈশ্বৰ আনকি আমাৰ বাবেও দায়ী নহয়। তেওঁ আমাক উত্তৰ দিবলৈ বাধ্য নহয়। কিছুমান মানুহে ক'বলৈ বিচাৰে যে মোৰ জীৱনত এইটো ঘটনা ঈশ্বৰে কিয় ঘটিবলৈ দিলে। তাৰ কাৰণ কোনো মানুহে ক'ব নোৱাৰে আৰু ঈশ্বৰো তাৰ জবাবদিহি দিবলৈ বাধ্য নহয়। তাৰ কাৰণ ঈশ্বৰে আপোনাক নকয়, মোকো নকয়, কাকো নকয়। আনকি ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ কিয় কোৱা হৈছে তাৰ কাৰণেও আমাক কোৱা হোৱা নাই। আনহাতে আমাৰ জীৱনত যে অন্ধকাৰ নামি আহিব তাকো ঈশ্বৰে প্ৰতিজ্ঞা কৰা নাই। মাত্ৰ ঈশ্বৰে কৈছে, তোমাৰ হাত মোৰ হাতত দিয়া আৰু মই তোমাক অন্ধকাৰৰ মাজেৰে পাৰ কৰাম। ঈশ্বৰে আমাক তেওঁৰ ওপৰত নিৰ্ভৰ কৰিবলৈহে কৈছে, কিন্তু সকলো ঘটনাৰ কাৰণবিলাক কৈ দিম বুলি তেওঁ প্ৰতিজ্ঞা কৰা নাই। এইবাৰ 14 আৰু 15 নম্বৰ পদ দুটা পাঠ কৰিছো। তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনেকি দুই প্ৰকাৰেও কয়, কিন্তু মানুহে তালৈ মন নিদিয়ে। যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়। ইলিহুৱে ইয়াত সপোনৰ কথা কৈছে, কিন্তু আমাৰ হাতত যিহেতু আজি ঈশ্বৰৰ বচন বাইবেলখন আছে, সেইকাৰণে আজি আমি সপোনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। কিন্তু যিবিলাক ঠাইত এতিয়াও শুভবাৰ্তা ঘোষণা কৰা হোৱা নাই, সেইবিলাক ঠাইত ঈশ্বৰে এতিয়াও সপোনৰ দ্বাৰা কথা কয়। 16 আৰু 17 নম্বৰ পদ পঢ়িছো, এইদৰে তেওঁ মানুহক কুকাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে, মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে, গাঁতৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে আৰু অস্ত্ৰৰ দ্বাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে। প্ৰিয় শ্ৰোতা, ইয়োবৰ সমস্যাটো হ'ল যে তেওঁৰ কেৱল শাৰীৰিক বেমাৰেই নহয়, এটি ডাঙৰ আত্মিক বেমাৰতো ভুগিছিল, আৰু সেইটো আছিল গৰ্ব বা অহংকাৰ। প্ৰিয় শ্ৰোতা, আমি নিজৰ নিজৰ জীৱন ভালদৰে পৰীক্ষা কৰি চালে আমাৰ জীৱনতো এই বেমাৰটো প্ৰায়ে দেখা পাওঁ, নহয়নে বাৰু? এই বেমাৰ থকা দেহ এটি চট কাপোৰ পিন্ধা আৰু ছাঁইৰ মাজত বহি থকাৰে যোগ্য। সেইকাৰণে ইলিহুৱে কৈছে যে ঈশ্বৰে মানুহক অনুশাসনৰ দ্বাৰা নম্ৰ কৰিব বিচাৰে। আনহাতে ইয়োবে নিজৰ বিষয়ে যিবোৰ যুক্তি দি আছিল, সেইবোৰ আছিল তেনেই সাধাৰণ। তেওঁ ঈশ্বৰৰ চৰিত্ৰ জনা নাছিল আৰু তেওঁৰ লগত ঈশ্বৰৰ সম্পৰ্কও জনা নাছিল, কিন্তু ঈশ্বৰে তেওঁৰ জীৱনত কাম কৰি আছিল। অৰ্থাৎ তেওঁ ইয়োবৰ হৃদয়ত লুকাই থকা গৰ্বভাৱটো আঁতৰাব বিচাৰিছিল। নিঃসন্দেহে ইয়োব এজন ভাল মানুহ আছিল, তেওঁ এজন মহৎ লোক আছিল, কিন্তু তথাপিতো তেওঁ আমাৰ দৰে একেবাৰে পতিত পাপীও আছিল। গৰ্বই তেওঁৰ জীৱন বিপথ আনিছিল। এই গৰ্বভাৱৰ কাৰণে আজি আমাৰো অলপতে খং উঠে আৰু আনৰ সমালোচনা আমি সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে ঈশ্বৰে ধাৰ্মিকৰ পৰা তেওঁৰ চকু নাতৰায় আৰু তেওঁৰ পথ শুদ্ধ কৰে। আজি আমি খ্ৰীষ্টীয় লোকবিলাক তেওঁৰ হাতত আছো আৰু তেওঁৰ চকুৰ দৃষ্টিত ফুৰিছো। আমি তেওঁৰ গভীৰ আৰু অপৰিৱৰ্তনীয় মৰমৰ পাত্ৰ, কিন্তু একে সময়তে আমি তেওঁৰ জ্ঞান আৰু নৈতিকতাৰ আৰ্হি। ঈশ্বৰে তেওঁৰ সন্তান বিনষ্ট হোৱাটো নিবিচাৰে। এইবাৰ 18 পৰা একেবাৰে 27 পদলৈকে পাঠ কৰি দিছো, তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে। সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায় আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুঁজহে লাগিছে এনে শাস্তি ভোগ কৰে। তাতে তাৰ প্ৰাণে আহাৰ ঘীণ কৰে আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে। তাৰ মাংস ক্ষয় পাই অদৃশ্য হয় আৰু আগেয়ে নেদেখা হাড়বোৰ জকজককৈ ওলাই পৰে। এনেকি তাৰ জীৱাত্মা গাঁতৰ ওচৰ চাপে আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়। মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দূত মধ্যস্থ থাকে, তেন্তে তেওঁ তালৈ কৃপা কৰি ক'ব, গাঁতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়চিত্ত পালো। প্ৰিয় শ্ৰোতা, মানুহ যে মৰণশীল আৰু মৃত্যুৰ পাছত যে মানুহ ক্ষয় পাই যায় আৰু তেওঁৰ অদৃশ্য হাড়বোৰ ওলাই পৰে, এই কথা প্ৰকাশ কৰা হৈছে। আত্মা আৰু শৰীৰৰ মাজত বিচ্ছেদ ঘটে আৰু সেই আন এক নতুন শৰীৰত সোমাবলৈ নাপায়। কিন্তু মানুহ আৰু ঈশ্বৰৰ মাজত মধ্যস্থতাকাৰী প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আমি মৃত্যুৰ পাছতো অনন্ত জীৱন পাব পাৰোঁ আৰু আত্মাই নিবাস কৰিবলৈ এক গৌৰৱান্বিত শৰীৰ লাভ কৰে। এইবাৰ আমি 25 নম্বৰ পদৰ পৰা 30 নম্বৰ পদলৈকে পঢ়ি দিছো, তাৰ গা ল'ৰাতকৈও চিকুণ হ'ব সি পুনৰবাৰ যৌৱন কাল পাব। সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ তালৈ প্ৰসন্ন হ'ব, তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব, আৰু তেওঁ মানুহক তেওঁৰ ধাৰ্মিকতা ওলোটাই দিব। সি মানুহৰ আগত গীত গাই ক'ব, মই পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ, তথাপি মই তাৰ উচিত ফল পোৱা নাই। গাঁতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে আৰু মোৰ প্ৰাণ পোহৰত আনন্দিত হ'ব। চোৱা, মানুহক জীৱনস্বৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে তাৰ প্ৰাণ বিনাশক গাঁতৰ পৰা ওলোটাই আনিবলৈ ঈশ্বৰে মনুষ্য সৈতে এই সকলো ব্যৱহাৰ দুবাৰ এনেকৈ তিনিবাৰ কৰে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে নিজৰ লোকক কেতিয়াবা অনুশাসনৰ দ্বাৰাই শাস্তি দিয়ে আৰু তাৰ দ্বাৰাই তেওঁৰ পথ শুদ্ধ কৰে। এনে কৰাত আমি শাৰীৰিকভাৱে কষ্ট পাওঁ যদিও তাৰ দ্বাৰা ঈশ্বৰে আমাক গভীৰ গাঁতত পৰাৰ পৰা ধৰি ৰাখে, আৰু আমি যাতে ঈশ্বৰৰ হাতৰ পৰা হেৰাই নাযাওঁ তাৰ বাবে আমাক তেওঁ এৰি নিদিয়ে। 31 নম্বৰ পদৰ পৰা 33 নম্বৰ পদলৈকে পাঠ কৰি দিম। হে ইয়ুব, মন দিয়া, মোৰ কথা শুনা, মনে মনে থাকা, ময়েই কওঁ। যদি তোমাৰ কিবা ক'ব লগা আছে তেন্তে মোক উত্তৰ দিয়া, কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ। যদি নাইহে তেন্তে মোলৈ কাণ পাতি মনে মনে থাকা, মই তোমাক জ্ঞান শিক্ষা দিওঁ। প্ৰিয় শ্ৰোতা, আমি যদিও ঈশ্বৰৰ দৃষ্টিত অপৰাধী আৰু দোষী, তথাপিতো তেওঁ আমাক নিৰ্দোষী কৰিবলৈ ইচ্ছা কৰে আৰু তেওঁৰ জ্ঞানৰ শিক্ষা দিব বিচাৰে। প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই তেওঁ আমাক অনুগ্ৰহ কৰিব আৰু পৰিত্ৰাণৰ ভাগি কৰিব বিচাৰে। এইকাৰণে ইব্ৰী 12 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈ ঈশ্বৰে আমাক এইদৰে কৈছে, এতেকে তোমালোকে যেন নিজ নিজ পাপৰ ক্লান্তিত ক্লান্ত নোহোৱা, এইকাৰণে যিজনাই নিজৰ বিৰুদ্ধে কৰা পাপীবিলাকৰ এনে প্ৰতিবাদ সহন কৰিছিল তেওঁলৈ মনোযোগ কৰোঁহক। তোমালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই, আৰু যি আশ্বাসৰ বাণীয়ে পুত্ৰ বুলি তোমালোকৰ লগত কথা বাৰ্তা কৰিছে বোলে, হে মোৰ পুত্ৰ, প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা। ইয়াৰ পাছত আকৌ 11 নম্বৰ পদত এই বুলি কৈছে, সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা মানুহবিলাকক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে। প্ৰিয় শ্ৰোতা, আমি তিনিটা ধৰণে আমাৰ সৰগীয় পিতৃয়ে দিয়া এই শাস্তিৰ মুখামুখি হ'ব পাৰোঁ। তাৰ ভিতৰত প্ৰথমটো হ'ল, আমি ঈশ্বৰক পোনে পোনে অৱহেলা কৰিব পাৰোঁ যেন আমাৰ ওপৰত তেওঁৰ একো অধিকাৰেই নাই। দ্বিতীয়তে, আমি তেওঁৰ শাস্তিত ভাগি পৰি একেবাৰে নিৰাশ হৈ পৰিব পাৰোঁ, আৰু আমি যদি এইটো কৰোঁ তেন্তে এইটো হ'ব আমাৰ সম্পূৰ্ণ পৰাজয়। ইয়ুবৰ এই দুয়োটাই আছিল, কিন্তু আমি কি কৰা উচিত সেইটো হৈছে তিনি নম্বৰ উপায়। আমি ঈশ্বৰৰ শাস্তি মূৰ পাতি ল'বলৈ সাহস কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমাৰ জীৱনত ধাৰ্মিকতাৰ ফল উৎপন্ন হ'ব পাৰে। ঈশ্বৰে তেওঁৰ নিজৰ লোকক সন্তানৰ দৰে মৰম কৰে আৰু প্ৰয়োজন হ'লে বাপেকে পুতেকক শাস্তি দিয়াৰ দৰে ঈশ্বৰেও সন্তানক শাস্তি দিয়ে। এই মহান উদ্দেশ্যৰ কাৰণে ইয়ুবৰ জীৱনত ইমান বিপদ হৈছিল, কিন্তু ঈশ্বৰেই তেওঁক এই বিপদৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব সেই কথা জানিলে আমি আনন্দিত হ'ম। প্ৰিয় শ্ৰোতা, আপুনিও মনত ৰখা উচিত যে ঈশ্বৰে দুষ্টতাৰে কোনো কাম নকৰে। এতিয়া কথা হ'ল, ইয়ুবৰ আগৰ বন্ধু তিনিজনে যদি ইয়ুবক এই কথাটো জনাই দিব পাৰিলেহেঁতেন যে ঈশ্বৰে তেওঁক পাপৰ শাস্তি দিবলৈ এইবোৰ কৰা নাই, বৰং তেওঁৰ জীৱনৰ পৰা গৰ্ব আৰু অহংকাৰৰ ভাৱটো দূৰ কৰি তেওঁক নম্ৰ আৰু সবল কৰিবলৈহে, তেওঁৰ অন্তৰত সৰলতাৰ সৃষ্টি কৰিবলৈহে আৰু নিজ ধাৰ্মিকতাত নিৰ্ভৰ নকৰি ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈহে তেওঁলৈ এইবোৰ কৰিছে, তেন্তে ইয়ুবে নিজকে ইমান প্ৰতিৰোধ নকৰিলেহেঁতেন। ঈশ্বৰৰ দৃষ্টি যে সেই সময়তো ইয়ুবৰ ওপৰত আছিল, সেই কথা ইয়ুবে পাহৰি গৈছিল আৰু এই পাহৰণিয়ে তেওঁক ঈশ্বৰৰ পৰা দূৰ কৰিছিল। আজি ঈশ্বৰে তেওঁৰ সন্তানসকলক হৃদয়ৰ ভগ্ন অৱস্থাৰে আৰু মনৰ নম্ৰতাৰে তেওঁৰ ওচৰলৈ আনিব বিচাৰে। আমাৰ জীৱনতো প্ৰভু যীশুখ্ৰীষ্টৰো এইটোৱেই হৈছে শেষ ইচ্ছা, যাৰ বাবে তেওঁ আজিও কাম কৰি আছে। ইলিহু হৈছে ইয়ুবক সান্তনা দিবলৈ চেষ্টা কৰা শেষৰজন ব্যক্তি। ইলিহুৰ পাছত ইয়ুবে প্ৰত্যক্ষভাৱে ঈশ্বৰৰ পৰা শান্তিৰ অভিজ্ঞতা পাব। এই অভিজ্ঞতাৰ ফলত ইয়ুবৰ জীৱনত তিনিকোণীয়া প্ৰতিক্ৰিয়া ঘটিব। ঈশ্বৰে সৈতে, বন্ধুসকলৰ সৈতে আৰু নিজৰ ক্ষেত্ৰতো তেওঁৰ সম্বন্ধৰ পৰিৱৰ্তন ঘটিব। ইয়োবৰ দৰে আমাৰ নিজৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ প্ৰয়োজন। এই পৰিৱৰ্তন আনিবলৈ ঈশ্বৰে আমাক কেতিয়াবা শাস্তিও দিব পাৰে। আমাক শাস্তি দিবলৈ ঈশ্বৰে বেয়া নাপায়, কাৰণ ইয়াৰ দ্বাৰা আমাক নম্ৰ কৰি তেওঁৰ মহৎ কামৰ কাৰণে তেওঁ ব্যৱহাৰ কৰিব বিচাৰে। গতিকে আমাৰ জীৱনত যদি কেতিয়াবা শাস্তি আহে, তেন্তে আমি নিৰাশ হোৱা উচিত নহয়, কাৰণ ইয়াৰ যোগেদি ঈশ্বৰে তেওঁৰ মহৎ উদ্দেশ্য সিদ্ধ কৰিবলৈ বিচাৰে। প্ৰিয় শ্ৰোতা, আমি আজি সকলোৱে নিজৰ নিজৰ জীৱন পৰীক্ষা কৰি চোৱা উচিত। আমাৰ জীৱনত এনেকুৱা কিবা ঘটনা ঘটিছে নেকি, বা এনেকুৱা কিবা পৰিস্থিতিৰ উদ্ভৱ হৈছে নেকি যাৰ কাৰণে আমি মনত বা শৰীৰত দুখ কষ্ট ভোগ কৰি আছোঁ? কিন্তু যদিহে তেনেকুৱা অৱস্থাত আছোঁ, তেনেহ'লে সেই সকলোৰে বাবে আমি ঈশ্বৰৰ ওচৰতেই নিজকে সমৰ্পণ কৰি চলা উচিত। ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001। ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তিসুৰ আৰম্ভ কৰো আহক।
ভক্তিসুৰত আজি শুনিবলৈ লোৱা প্ৰথমটো গীতত কণ্ঠদান কৰিছে কৰ্নেলিয়াছ বসুমতাৰীয়ে। এই গীতটো অনুৰোধ কৰিছে কাৰ্বি আংলং জিলাৰ শ্ৰোতা প্ৰভাত কেম্প্ৰেই।
যিছু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো। যিছু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো।
ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
জীৱন লভিলো হতাশানি আশাৰ মাজতো জীৱনৰ আশা দেখিলো। সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকোঁ, সেয়েহে কেনেকৈ এৰো যিছু তোমাৰ প্ৰেমতে থাকোঁ। যিছু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889।
আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
তুমি এহে বুজি পোৱা জীৱনৰ দুখ যাতনাবোৰ, প্ৰতিদিনে বহন কৰা অসহনীয় বুজাব। তোমার প্রেমতে থাক। থাকো সেয়েহে কেনেকৈ ৰোম, যিছু তোমাৰ প্ৰেমতে থাকো, যিছু তোমাৰ অবিহনে আজি মোৰে জীৱন আৰু একো নিবিচাৰো, যিছু তোমাৰ অবিহনে আজি মোৰে জীৱন আৰু একো নিবিচাৰো, আৰু একো নিবিচাৰো। আৰু
প্ৰিয় শ্ৰোতা, গীতটি শুনি কেনে পালে? গীতটিৰ কথা আৰু সুৰত আপোনালৈ কি আশীৰ্বাদ আছিল বাৰু? আমাৰ মোবাইল 9854040889 নম্বৰত SMS কৰি জনাওকচোন।
ভক্তি সুৰত শুনিবলৈ লোৱা দ্বিতীয়টো গীত অনুৰোধ কৰিছে তিনিচুকীয়া জিলাৰ শ্ৰোতা তাৰ্কিছ কান্দুলনাই। এই গীতটোত কণ্ঠদান কৰিছে ইলানাথে।
এই ভক্তিসুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে আমাৰ টেলিফোন 9854040889 নম্বৰত ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাব।
প্ৰিয় শ্ৰোতা, পূৰ্বৰ দৰেই এইবাৰো বছৰটোৰ শেষৰ দিনটোত আমি ভক্তিবচন পৰিয়ালে বিশেষ প্ৰাৰ্থনাৰ দিন উদযাপন কৰিম। এই দিনটোত প্ৰভু যীশুৰ নামেৰে প্ৰাৰ্থনা আগবঢ়াবলৈ শ্ৰোতাসকলৰ পৰা প্ৰাৰ্থনাৰ অনুৰোধৰ বিষয়সমূহ আশা কৰিছো। গতিকে আজিয়ে আপোনাৰ প্ৰাৰ্থনাৰ অনুৰোধবোৰ আমাৰ টেলিফোন 9854040889 নম্বৰত SMS বা ফোন কৰি জনাওকচোন।
প্ৰিয় শ্ৰোতা, 2014 বৰ্ষৰ কেলেণ্ডাৰখনৰ বাবে আপুনি আমাৰ ঠিকনাত যোগাযোগ কৰিলেনে? যদি কৰা নাই তেন্তে আজিয়েই এই বিনামূলীয়া কেলেণ্ডাৰখনৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।
আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তো জানা।